এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি খুটি ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস, ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰে দিৱস উদযাপন, অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান, শিৱসাগৰ আৰক্ষীৰ মাৰণাস্ত্ৰ সৰবৰাহকাৰী বৃহৎ চক্ৰৰ চাৰিজন সদস্য গ্ৰেপ্তাৰ, তিনিজনক সোধা পোছাৰ বাবে আটক আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা কাৰ্যৰ পৰা বিৰত ৰাখিবলৈ জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই 2002 চনৰ পৰা এই দিৱস ঘোষণা কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে আজিৰ দিনটো বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। অসমতো বিভিন্ন ঠাইত আজি বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন কৰা হয়। ধেমাজি জিলা শ্ৰম বিষয়ৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ধেমাজি মটৰ শ্ৰমিক ই ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সংস্থা আৰু চেম্বাৰ্ছ অব কমাৰ্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ, দোকান প্ৰতিষ্ঠানসমূহত সজাগতামূলক পোষ্টাৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজিৰ জিলা শ্ৰম বিষয়া ডঃ ভৱজিৎ দলে বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস সন্দৰ্ভত এইদৰে কয়।
মই সমগ্ৰ ধেমাজি জিলাতে বিভিন্ন ঠাইত বুঢ়ামুখ, চিলাপথাৰ, ধেমাজি, জোনাই বিভিন্ন বেচৰকাৰী চৰকাৰী অনুষ্ঠানৰ লগত লৈ পেলাই উদযাপন কৰিবলৈ প্ৰয়াস কৰা হ'ল আৰু সেই প্ৰয়াসত সকলো দল সংগঠন, সকলো বিভাগ, বেচৰকাৰীয়ে হওক, চৰকাৰী বিভাগেই হওক, সকলো সংস্থা প্ৰতিষ্ঠানে সহযোগ কৰিছে। ধেমাজি ব্যৱসায় সিন্থা আৰু আমাৰ শ্ৰম বিভাগৰ যৌথ উদ্যোগত আমি লিফলেট প্ৰিণ্ট কৰি লৈ অহা হৈছে আৰু গোটেই দোকান প্ৰতিষ্ঠান, গাড়ী মটৰ, আপোনাৰ ৰাস্তা পদূলি বা য'তে নহওক চবতে আমি লিফলেট সংলগ্ন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত আমি চিলাপথাৰতো আমি টমটম আৰু মটৰ শ্ৰমিক সন্থাৰ সহযোগত ৰেলী উলিয়ালো আৰু তেওঁলোকেও গোটেই বাহনত লিফলেট সংলগ্ন কৰা হৈছে।
বিদ্যালয়সমূহতো এই দিৱসৰ সৈতে সংগতি ৰাখি কুইজ প্ৰতিযোগিতা, শপত গ্ৰহণ অনুষ্ঠান আদি বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। এই সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে। শ্ৰীভূমি জিলাতো বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে শ্ৰম বিভাগৰ ফালৰ পৰা শ্ৰীভূমি চহৰত শিশু শ্ৰম বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাইকযোগে ব্যাপক প্ৰচাৰ অভিযান চলোৱা হয়। শ্ৰম বিভাগ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত কাম কৰা স্বেচ্ছাসেৱী সংস্থা UDCৰ সহযোগিতাত শ্ৰীভূমি চহৰৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্বেচ্ছাসেৱী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰে যে ৰাজ্যত শিশু শ্ৰমিক সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহৰ পৰা আৰম্ভ কৰি নগৰৰ ব্যস্ত ধাবা, গেৰেজ আৰু গৃহস্থলীৰ কাম কাজলৈকে সকলো ঠাইতে শিশু শ্ৰমিক দেখা পোৱা যায়। দৰিদ্ৰ, বানপানী আৰু সুযোগৰ অভাৱৰ বাবে বহু শিশু শ্ৰমিক হিচাপে দায়িত্ব পালন কৰিবলগীয়া হৈছে, যাৰ বাবে তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষিত শৈশৱৰ মৌলিক অধিকাৰ লংঘন হৈছে। শিশু শ্ৰমৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গঢ়ি তোলাৰ বাবেও সংস্থাটোৱে বিবৃতিত প্ৰকাশ কৰে। কোনো শিশু বিপদজনক বা অবৈধ পৰিস্থিতিত কাম কৰাৰ খবৰ লাভ কৰিলে ৰাষ্ট্ৰীয় সহায়ক নম্বৰ 1098 অথবা অনলাইন পেঞ্চিল পৰ্টেলত অভিযোগ জনাবলৈ আহ্বান জনোৱা হৈছে। বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সবলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, জিলা শিশু সুৰক্ষা গোট, চাইল্ড লাইন আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন চাহ বাগিচা অঞ্চলত কিশোৰ কিশোৰী আৰু অভিভাৱকৰ মাজত এই সজাগতা অভিযানৰ আয়োজন কৰা হয়। এই সজাগতা সভাবোৰত সমল ব্যক্তিসকলে শিশু শ্ৰমৰ ক্ষেত্ৰত থকা বাধ্যবাধকতা, আইনী ব্যৱস্থা, বিপদত পৰা শিশুক উদ্ধাৰৰ বাবে থকা ব্যৱস্থাৱলীৰ ওপৰত আলোকপাত কৰে। ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলায়। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লয়। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সভাকক্ষত আজি জ্যেষ্ঠ গীতিকাৰ সন্ধ্যা দেৱী, কণ্ঠশিল্পী মীনু বৰুৱা, গীতিকাৰ অভিনেতা জেতবন বৰুৱা আৰু গায়ক জয়ন্ত নাথক গীত ৰত্ন নগেন বৰা স্মাৰক সন্মান 2026 প্ৰদান কৰা হয়। গীতিকাৰ, সাহিত্যিক, সাংবাদিক নগেন বৰুৱাৰ মৃত্যুতিথি উপলক্ষে আয়োজিত এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে নগেন বৰাৰ নিৰ্বাচিত গীত শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। সভাৰ আৰম্ভণিতে প্ৰয়াত নগেন বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানত ভূপেন হাজৰিকা আন্তৰ্জাতিক ফাউণ্ডেশ্যনৰ সম্পাদক ৰঞ্জন কুমাৰ দত্তই নিৰ্দিষ্ট বক্তাৰ ভাষণত নগেন বৰাৰ সৃষ্টিকৰ্মৰ ওপৰত আলোকপাত কৰে। শিৱসাগৰ আৰক্ষীয়ে মাৰণাস্ত্ৰ সৰবৰাহকাৰী এটা বৃহৎ চক্ৰৰ 4 সদস্যক আজি গ্ৰেপ্তাৰ কৰাৰ লগতে আন 3 সোধা পোছাৰ বাবে আটক কৰে। আৰক্ষীৰ জালত পৰা অস্ত্ৰ সৰবৰাহকাৰী কেইজন হ'ল শিৱসাগৰ চহৰৰ গণকপট্টিৰ অচিন্ত বৰুৱা, কাৰ্বি আংলং জিলাৰ খটখটিৰ অমৰ দাস, শিৱসাগৰ চেৰেকাপাৰৰ বিক্ৰম বৰুৱা আৰু ভাটিয়াপাৰাৰ পাপু দাস বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই চক্ৰটোৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ কৰিছে। এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক মইদুল ইছলাম বৰাই এইদৰে কয়।
বিভিন্ন জেগাত অপাৰেচন চলোৱা হয়, তাৰ মাজত কিছুমান ব্যক্তিক আমি পিক আপ কৰিছে। মানে ইণ্টাৰগ্ৰেশ্যন কৰোঁতে আমি এজন ব্যক্তিক পালো, অচিন্ত বৰুৱা। তেখেতক আমি যেতিয়া সোধপোছ কৰিলো, তেখেতক আমাৰ চিকাৰী ভিত্তিত আমি আৰু কিছুমান ব্যক্তিক, আৰু কেইজনমান ব্যক্তিক আমি পিক আপ কৰিলো। অমৰ দাস, ববি বিক্ৰম বৰুৱা, পাপু দাস, এই 4 ব্যক্তিক আমি পিক আপ কৰাৰ পিছত যেতিয়া সোধপোছ কৰিলো, তেতিয়া গম পালো যে তেওঁলোকে এটা আৰ্ম সৰবৰাহ যিটো চক্ৰ, তাৰ লগত তেওঁলোকে জড়িত আছে। আৰু ইয়াৰ ভিতৰতে যিজন অমৰ দাস, অমৰ দাসৰ আৰু এটা নাম আছে জন মেচ, তেখেতৰ ঘৰ খটখটি, আৰু তেখেতৰ জৰিয়তে আৰ্মছটো নাগালেণ্ডৰ পৰা তেওঁলোকে আনি পেলাই শিৱসাগৰত আনিছিলে। শিৱসাগৰত আনোতে অচিন্ত বৰুৱা, ববি বিক্ৰম বৰুৱা, পাপু দাস তেওঁলোকে সহযোগ কৰিছিলে, আৰু অচিন্ত বৰুৱাই সেই আৰ্মছটো লুকুৱাই থৈছিলে। আৰু তেওঁ যিটো আমাক স্বীকাৰোক্তি দিলে, তাৰ ভিত্তিত এটা অপাৰেচন চলোৱা হ'ল। অপাৰেচন চলাই ডিব্ৰুগড় জিলাৰ পৰা এই আৰ্মছটো যিটো লুকুৱাই থৈছিল, সেই আৰ্মছটো আমি ৰিকভাৰী কৰিছো ইতিমধ্যে।
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি ডিব্ৰুগড়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 12 বিশ্বাস, উন্নয়ন আৰু জনকল্যাণ বিষয়ক এটা মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী পদক্ষেপ আৰু সময় উপযোগী নীতি নিৰ্ধাৰণৰ ফলত দেশে আজি বিশ্বত সুকীয়া স্থান লাভ কৰা বুলি উল্লেখ কৰে। সংবাদমেলত জিলা সভাপতি দুলাল বৰা, ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বৰা আৰু ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ আৰু চক্ৰধৰ গগৈকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্ট ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বছেনিয়া হাৰ্জেগোভিনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 অনুষ্ঠিত হ'ব। দুয়োখন দেশ প্ৰথমবাৰৰ বাবে বিশ্বকাপ প্ৰতিযোগিতাত মুখামুখি হ'ব। গ্ৰুপ এৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক ৰিপাব্লিকক এখন উত্তেজনামূলক খেলত 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা মেক্সিকো মহানগৰী এছটেকা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক 2-0 গ'লত পৰাস্ত কৰে। যোৱা নিশা মেক্সিকো মহানগৰীত ফিফা বিশ্বকাপ 2026 প্ৰতিযোগিতাৰ এটা বৃহৎ সমাৰোহেৰে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সংস্কৃতিক প্ৰতিফলিত কৰি শাকিৰা আৰু বাৰ্ণাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত দাই দাই পৰিৱেশন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস, ৰাজ্যৰ ঠাই ঠাই বিভিন্ন কাৰ্যসূচীৰে দিৱস উদযাপন। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান। শিৱসাগৰ আৰক্ষীৰ মাৰণাস্ত্ৰ সৰবৰাহকাৰীৰ বৃহৎ চক্ৰৰ 4 সদস্যক গ্ৰেপ্তাৰ, 3 সোধা পোছাৰ বাবে আটক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই।